এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই ৰূপজ্যোতি বৰুৱা। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে সকলো মহিলা আৰু কিশোৰীৰ বাবে অধিকাৰ, সমতা, সবলীকৰণ। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সম অধিকাৰ, ক্ষমতা আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত অৱস্থিত গুৱাহাটী ক্ৰীড়া প্ৰাধিকৰণৰ কাৰ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ লগতে লন বল খেলুৱৈ নয়নমণি শইকীয়াও উপস্থিত থাকে। মৰিগাঁও জিলাতো একাধিক সংগঠন আৰু মৰিগাঁও জিলা নাথ যোগী সন্মিলনীৰ উদ্যোগত জিলা সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। অনুষ্ঠানত নাৰী শিক্ষা আৰু বাল্য বিবাহ শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। ধেমাজি মহাবিদ্যালয়ত মহিলা অধ্যয়ন কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় সেৱা কেন্দ্ৰৰ উদ্যোগত আজি ধেমাজি জামুগুৰি মজলীয়া বিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠিত হয়। অঞ্চলটোৰ কাংকান আত্মসহায়ক গোটৰ সহযোগত অনুষ্ঠিত এই দিৱসত ধেমাজি মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী কুমুদ বৰাই নাৰী দিৱস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰে। কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। কাৰ্বি আংলং জিলা মহিলা সমিতি আৰু জিলা কুষ্ঠৰোগ কাৰ্যালয়ৰ সহযোগত ডিফুত অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱসত নাৰীৰ অধিকাৰ, স্বাধীনতা আৰু নিৰাপত্তা শীৰ্ষক আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। তেজপুৰ মহাবিদ্যালয়ৰ মহিলা কোষ আৰু আই কিউ এ চিৰ সহযোগত তেজপুৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ ঘুনাখুটি আঞ্চলিক মিচিং ছাত্ৰ সংগঠন আৰু মহিলা আত্মসহায়ক গোটৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত নাৰী সাংবিধানিক অধিকাৰ, নাৰী সুৰক্ষা, আত্মনিৰ্ভৰশীলতা আদি বিষয় সামৰি এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। আকাশবাণী বাতৰি বিভাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰিছে। সেই অনুসৰি কালি মাজনিশাৰে পৰা আজি সমগ্ৰ দিনটোৰ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি মহিলা পৰিৱেশকৰ দ্বাৰা পৰিৱেশনৰ দিহা কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এখন সভা আয়োজন কৰা হয়। এই সভাত মহিলা অনুষ্ঠান পৰিৱেশক, বাতৰি পৰিৱেশক তথা মহিলা কৰ্মচাৰীসকলক কেন্দ্ৰটোৰ পুৰুষ সহকৰ্মীসকলে একোপাহ গোলাপ ফুলেৰে আদৰণি জনায়। অনুষ্ঠানটোত বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ জয়শ্ৰী বৰঠাকুৰ আৰু কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ বুৰম্বী অধ্যাপিকা ডঃ অকুণ্ঠিতা বৰঠাকুৰ উপস্থিত থাকে। লেখিকা তথা আকাশবাণী গুৱাহাটীৰ শ্ৰোতা বকুলি বৈশ্য আৰু সবিতা কলিতায়ো এই অনুষ্ঠানত উপস্থিত থাকে। আন্তৰ্জাতিক নাৰী দিৱসত নিজৰ অনুভৱ ব্যক্ত কৰে। কেন্দ্ৰটোৰ অনুষ্ঠানসমূহৰ মুৰব্বী কৰ্ডলিনা থেংকিউৱে আদৰণি ভাষণেৰে সকলোকে শুভেচ্ছা জনায়। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰয়ো আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি নাৰী অধিকাৰ আৰু সবলীকৰণ সন্দৰ্ভত এলানি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিছে। এই উদ্দেশ্যে আজি পুৱা 7:30 বজাৰ পৰা মহিলা বিষয়ক আলোচনা প্ৰচাৰ কৰাৰ লগতে নিশা 10 বজালৈকে বিভিন্ন অনুষ্ঠান প্ৰচাৰৰ ব্যৱস্থা কৰিছে। ইপিনে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা 3 নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। চৰাইদেউ কৃষি বিভাগৰ অন্তৰ্গত কৃষি ব্যৱস্থাপনা প্ৰযুক্তি সংস্থাৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন কৰা হৈছে। জিলাখনৰ জজলি পাঁচআলিৰ দিচাংপানী গাঁও পঞ্চায়ত ৰাজহুৱা খেলপথাৰত আয়োজিত এই কৃষক মেলাখন জিলা আয়ুক্ত ডাঃ নেহা যাদৱে মুকলি কৰে। থলুৱা কৃষকসকলক এখন বজাৰ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এই মেলাত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আত্মসহায়ক গোট, কৃষক আৰু গ্ৰাম্য সংগঠনৰ দ্বাৰা মুঠ 20 বিপণীত থলুৱা উৎপাদিত সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হৈছে। উদ্যোক্তাসকলে কৃষক পঞ্জীয়ন প্ৰশিক্ষণৰ লগতে কৃষি প্ৰযুক্তিৰ প্ৰদৰ্শন আৰু প্ৰগতিশীল কৃষকৰ লগতে কৃষি বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰিছে। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত বটদ্ৰৱা থানত সমাগত শ্ৰী শ্ৰীকৃষ্ণ দৌলযাত্ৰা মহোৎসৱ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। অহা 13 পৰা 17 5 বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌলযাত্ৰা মহোৎসৱ অনুষ্ঠিত হ'ব। আজিৰ এই বৈঠকত সমাগত দৌল উৎসৱত আইন শৃংখলাকে লক্ষ্য কৰি বিভিন্ন বিভাগক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসন সাজু আছে বুলি জিলা আয়ুক্তই প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45